দ্বিতীয় বংশাৱলী পোন্ধৰ অধ্যায়। পাছত উবেদৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ'ল। তেওঁ ওলাই গৈ আশাৰ লগত সাক্ষাৎ কৰি তেওঁক ক'লে, হে আশা আৰু হে যিহুদাৰ আৰু বিন্যামিনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা। তোমালোক যেতিয়ালৈকে যিহুৱাৰ আগত থাকিবা তেতিয়ালৈকে তেওঁ তোমালোকৰ লগত আছে। যদি তোমালোকে তেওঁক বিচাৰা তোমালোকে তেওঁক পাবা, কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা তেন্তে তেওঁ তোমালোকক ত্যাগ কৰিব। এতেকে বহুকাললৈকে ইজৰাইলৰ সত্য মই ঈশ্বৰবিহীন, শিক্ষা দিওঁতা পুৰোহিতবিহীন আৰু ব্যৱস্থাবিহীন হৈ আছিল। কিন্তু সংকটৰ সময়ত যেতিয়া তেওঁলোকে ইজৰাইলৰ ঈশ্বৰ যিহুৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল। সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল সেই লোকৰ কোনো শান্তি নাছিল, কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেগ ঘটিছিল। এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সংকটত পেলাই ক্লেগ দিছিল। কিন্তু এতিয়া তোমালোকে হাঁহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁ, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব। তেতিয়া আশাই এই সকলো বাক্য শুনিলে, অৰ্থাৎ উদেদ ভাববাদীৰ ভাৱবাণী শুনি সাহস পালে। যিহুদাৰ আৰু বিন্যামিনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰাইম পৰ্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণ লগা বস্তুবোৰ দূৰ কৰিলে, আৰু জিহুৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা জিহুৱাৰ যজ্ঞ বেদীটো নতুনকৈ সাজিলে। পাছত তেওঁ আটাই যিহুদা আৰু বিন্যামিনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰাইম, মনছি আৰু ছিমিয়োনৰ পৰা অহা লোকসকলক গোটালে, কিয়নো তেওঁ ঈশ্বৰ যিহুৱা তেওঁৰ লগত থকা দেখি ইজৰাইলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁ ফলীয়া হৈছিল। এইদৰে আশাৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে জিৰচালেমত গোট খালে, আৰু সেই সময়ত তেওঁলোকে লুট কৰি অনা বস্তুৰ পৰা 700 খাৰ গৰু আৰু 7000 ভেড়া ও ছাগলী জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু তেওঁলোকে নিজৰ সকলো চিতেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে। সৰু বা বৰ, পুৰুষ বা মহিলাই হওক, যিকোনোৱে ইজৰাইলৰ ঈশ্বৰ জিহুৱাক বিচাৰ নকৰিব তেওঁ প্ৰাণদণ্ড হ'ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে। তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি তুৰি আৰু হিঙা বজাই জিহুৱাৰ সাক্ষাতে শপত ল'লে। এই শপত লওঁতে আটাই যিহুদাই আনন্দ কৰিলে, কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল'লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে। তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে, আৰু যিহুৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে। ৰজা আশাই তেওঁ বুহিমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁ বুহিমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্ৰতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূৰ্তিটো আশাই কাটি সেইটো গুৰি কৰি কিদুন জুৰিৰ ওচৰত পুৰি পেলাইছিল, আৰু তাক গুৰি কৰি কিদুন জুৰিৰ কাষত পুৰি পেলালে। কিন্তু ইজৰাইলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচোৱা নহ'ল। তথাপিও আশাৰ মন নিজ আয়ুসৰ সকলো কালত সমপ্ৰীত আছিল। তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল। আশাৰ ৰাজত্বৰ 35 বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল।